قل هل من شركائكم من يبدأ الخلق ثم يعيده قل الله يبدأ الخلق ثم يعيده فأنى تؤفكون
كوا তোমালোকে অংশী স্থাপন কৰা উপাস্যবিলাকৰ মাজত এনেকুৱা কোনোবা আছে নেকি যিয়ে সৃষ্টিৰ সূচনা কৰিব পাৰে আৰু তাৰ পিছত সেইটো পুনৰাবৃত্তিও কৰিব পাৰে? কোৱা, কেৱল আল্লাহে সৃষ্টিক অস্তিত্ব টানিব পাৰে আৰু তেওঁই পুনৰাবৃত্তিও ঘটাব। গতিকে সত্যৰ পৰা তোমালোকক কোনপিনে উভতাই নিয়া হৈছে?